আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো নটা দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী হোজাইৰ দেৰগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা, অজন্ত নেওগ, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপৰিও মিত্ৰজোঁটৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকী আজি বিয়লি নিৰ্বাচনী প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ কথা। একেদৰে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ লাইপলি মৰাণকাৰী গাঁও, মহাকালী চাহবাগিচা আৰু নেপালী খেলপথাৰত প্ৰচাৰ চলায়। দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত আয়োজিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি ডিমৌ ৰজাবাৰী বাগিচাত প্ৰচাৰ চলায়। শ্ৰীগগৈয়ে প্ৰচাৰ অভিযানত ভাগ লৈ মনোনয়ন দাখিলৰ দিনাই জয়ী হোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ দলৰ আন এগৰাকী নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই গহপুৰৰ বিভিন্ন চাহবাগিচাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত অংশগ্ৰহণ কৰে। আনহাতে বি পি এফ দলৰ খাম্পা বৰগোঁহাইয়ে আজি কোকৰাঝাৰৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ নেতা তথা বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আজি বগীবিল গাঁও পঞ্চায়ত এলেকা তিলৈ গাঁও বজাৰ প্ৰেক্ষাগৃহ কপৌ গাঁও খোৱাংকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। ইপিনে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হিচাপে চি পি আই এম এম এল দলেও লুৰিণজ্যোতি গগৈৰ সমৰ্থনত তিনিচুকীয়া চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত বৰপেটা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি সমষ্টিটোক কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়নে বৰপেটাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত সৰভোগত বিজেপিৰ এখন পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে তিনিচুকীয়াত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আৰচিটিয়েও কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যখনৰ প্ৰচাৰ চলোৱাৰ কথা। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা যোৱা 20 দিনৰ ভিতৰত সুবিধা পৰ্টেলযোগে 73,000ৰো অধিক আবেদন লাভ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুবিধা পৰ্টেলৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ' ভেন, হেলিকপ্তাৰ, বাহনৰ অনুজ্ঞাপত্ৰ লাভ কৰা আৰু প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নিৰ্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মনীষা হাজৰিকাৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিটো 400 শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ অৰ্থাৎ চুইপ বাহনৰ সহায়ত সজাগতামূলক সভাৰ আয়োজন কৰা হয়। তামোলপুৰী জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কামৰূপ নিৰ্বাচনী জিলাত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। জিলা আয়ুক্ত কীৰ্তি জলিয়ে প্ৰকাশ কৰা মতে কামৰূপ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে চহৰীয়া, বকু ছয়গাঁও আৰু পলাশবাৰী গুৱাহাটী লোকসভা সমষ্টিত আৰু হাজো শুৱালকুছিৰ সমষ্টিৰ বৰপেটা লোকসভা সমষ্টিৰ অধীনত আছে। 7 মেত হ'বলগীয়া এই নিৰ্বাচনত মুঠ 8,34,468গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ভোটগ্ৰহণ স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি লোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। আজি বিশ্ব স্বাস্থ্য দিৱস। সুস্বাস্থ্যৰ প্ৰতি সমগ্ৰ বিশ্বজুৰি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটোত বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এইবুলি মোৰ স্বাস্থ্য মোৰ অধিকাৰ এই দিৱসৰ মূল বিষয়বস্তু হিচাপে থিৰাং কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।